Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. 18th Lok Sabha laga pohila session di notun elekwa MPs kan shabat loikina shuru kurise. Prime Minister Narendra Modi pra koise Tej Siva Kuribele Sarkar Bahutai Kam Kurikena Soplaka Munjo Banai Divelase Center Bahuit Stock Limit Lagaidigena Food Security or Damdi Stabilitido March 2025 Takti Raki Divelase Aro Neat UG Paper Leak Kurisi Kwa Kesi Maharashtra Lagala Tori Duita Teachers Kan Kirifta Kurise Itia Pura Khobor 18th Lok Sabha laka pohila station to aji shuru korigena notun elected MPs kanpra house laka members hisabe shabat loise Prime Minister Narendra Modi jandol Lok Sabha laka leader asi tarba sobse pohila shabat loise Pro Tem Speaker Bharat Hari Madhavra Modi lokode out administer koridise idu basodi speaker laka election na hoda Lok Sabha laka proceedings jari rakhyadi Madhav lokode mudob dibole appoint koridia chairpersons laka panel laka shabat lo BJP MPs Radha Mohan Singh aro Fakal Singh Kula Sibra Chairperson panel laga members sabhi ko sam loise kindo Congress MP K Suresh DMK MP TR Balu aro TMC laga Sudhir Bandhu Batayabra panel laga members sabhi ko sam lo proceedings se jokla nai Basudi Union Ministers Rajnath Singh Amit Shah Nitin Gadkari Shivraj Singh Chauhan Manohar Lal Piyush Goyal Jitandram Manji, Dr. Virendra Kumar, Kiran Rijijo, Chirag Paswan, Jyoti Raditya Sindhya, Annapurna Devi or Dusra Kanba, Lok Sabha Laka members Sabi Shabar Lose, Hindi or Angraji Lokodi, Kisaman MPs Kanba, Regional Bhashadi, Telugu, Assamese, Bangla, Malayalam, Gujarati, Sanskrit, Kannada, Oriya, Dukri or Dusra Bhashadi, Kosam Lose, 18th Lok Sabha Laka Pohila Station to Dean Karni Ajan Korisi or Ayakali Pujur, Ikarobaji, Dubara Lokori Vulase. Prime Minister Narendra Modi Brakwisi ke Viksit Bharat Banai Dibali Laga Faisla Lokot 18th Lok Sabha Session Do Ajibra Shuru Kurisi Aro Talaga Sarkar Ba Desh Siva Kuribali Aro Sob Milai Dikena Manukhan Laga Icha Kan Pura Kuri Dibali Hotai Mehnat Koribo Bili Koise Session Hobolia Koti Parliament Bahar Khobor Manukhan Lagoti Kotha Kuri Modi Brakwisi Majority Ba Sarkar Chalabo Lage Kintu Desh Chalabole Sob Laga Munjor Sob Si Dorkar Ase Tar Brakwisi Talaga Sarkar Brasop Milai Rakya Faisla Kan Joldi Aniribo Aro Constitution Laka Sapado Tik Rakibo Daibra Kwisike Deshwa Zimita Takya Opposition Rakibli Dorkarase Modiba Kwisike Deshwa Siva Diktari Jamala Nalage Aro Omit Tisike 18th Lok Sabha Laka MPs Kanbra Am Manukhan Laka Idu Ichakan Pura Kuridivoli Koshesh Kuribo Prime Minister Narendra Modi Brakwisi ke NDA Sarkar Karni Botli Kwa Matlab to 140 crore Indians laka Jivan Khan Botli Kori Divelase. Ekta social media post di Modi Brakwisi Goods or Services Tax GST introduced Korea Pasudi Ghordi Bostu Saman Cholai Thakya Dam Kando Bishi Kanti Hojase. Tar Brakwisi Itubra Karif Aro Ammanu Khan Karoni Bishi Poisa Do Bachai Dise. Modi Brakwisi ke Sarkar Ba Itu Botli laka Mofisal Do Jari Rakikana Manukhan laga jivan khan badli kori dibole ase Food security pura do thik sai rakhiboli aro dorkar na hoikina khalwa khan bishi lokai rakhya noholi niyam na khwa kam koriboli bhavana koriado rokhai dibole center ba wheat to traders wholesalers retailers dangor chain retailers aro processors kan sub states aro union territories karone stock limit rakhi dise Secretary Department of Food or Public Distribution Sanjeev Chopra Prakwisi Traders aro wholesalers karne wheat laga stock limit to 3000 metric tons obole retailers karne etoba 10 metric tons aro dangor chain retailers karne stock limit to sub outlets karne 10 metric ton aro sub depot 3000 metric tons obole ase Chopra Prakwisi ke stock limit to March 31st, 2025 takti hovela se. Tahi kwisi ke wheat laga tam thik rakhibo karne dorkar hisab stock limit to Sarkar review koribo. Wheat komti asibili media khobor thakya de Chopra bra idu misa asibili koise aru desh te wheat de kono komti hua nai. Apni khan Akashvani Kohima ba dia khobor huni ase. Apni khan ba idu khobor do news on air app aru YouTube channel AIR News Kohima ba huni bale paribo. Olop agot samade NEET UG paper leak koriya scam laka jhamela bra Maharashtra punjikina state এণ্টি-টেৰৰিজম স্কোৱাড আৰু লাথুৰ পুলিচ ইনভেষ্টিগেচনটো যোৱা দুই দিন কৰিয়াৰ পাছতে দুয়োটা কোচিং ইনষ্টিটিউট টিচাৰ্ছ আৰু একটা আই টি আৰ ইনষ্ট্ৰাক্টৰ কান লাথুৰ বা গ্ৰেপ্তাৰ কৰিছে। দুয়োটা টিচাৰ্ছ কান্দো সঞ্জয় টি যাধৱ আৰু জালিয়াল ইউ পাঠান বুলি পাইজান কৰি কিনে তাইখান খিলাফ বেছি এভিডেন্স দেখাই দিয়া হিচাপে যোৱা দেওবাৰ চামৰি গ্ৰেপ্তাৰ কৰিছে। লাথুৰ পুলিচ বা কেছ দি প্ৰুভ কৰিবলৈ স্পেচিয়েল ইনভেষ্টিগেচন টীম বনাই দিয়া হিচাপে একটা আই টি আই ইনষ্ট্ৰাক্টৰ এৰৱানা এম কাংগুলগুৱাৰটোবি ধৰিছে আৰু একটা একিউজ গংগা ধাৰ বুলি পাইজান কৰিয়াটোবি দিল্লীৰ পৰা হাৰাই থাকি আছে। এছ আই টিৰ পৰা বেছি টীম কান বনাই কিনা কেছ লগা মামলাটো আলগ আলগ ভাগ কৰি দিবলৈ দি আছে। শিৱাজী নগৰ পুলিচ ষ্টেচনৰ পৰা কেছ দি একটা এফ আই আৰটো যোৱা দিয়ৰ পৰা ফাইল কৰি দি কিনা পাব্লিক এক্সামিনেশ্যনছ প্ৰিভেনশ্যন অব আনফিয়াৰমেণ্টছ এক্ট আৰু দুচৰা লজ কান লগাই দিবলৈ কৈছে। ইয়াৰ ৰাতি পুলিচ বা একিউজ মাজেদি হোৱাটছএপ মেছেজেছ কান এক্সচেঞ্জ কৰিয়াটো ধৰি আছে আৰু চাম্পিংটো জাৰি যায় আছে। আহি থাকে আৰ্বান লোকেল বডি ইলেকশ্যনছটো জুন মাহিনা 26 তাৰিখ শান্তিপুৰা ৰাখিবলৈ কাৰণে ডেপুটি কমিশনাৰ ৱোখা অজিত কুমাৰ ৰঞ্জন বা ৱোখা আৰু বান্দাৰী টাউনছ খান ভিতৰতে আলগ আলগ মানা কৰি দিয়া কামখন ৰাখি দিছে। ষ্টেট ইলেকশ্যন কমিশ্যন বা জনাই দিয়াটো মানি কিনা ডি চি বা চব কেম্পিং ৱৰ্কাৰ্ছ আৰু এক্টিভিষ্ট জন খান ৱোখা নহলি বান্দাৰী টাউন লগা ভোটাৰ্ছ নহলি তাতি বহিয়া খান নহয় তাইখান লগতে ইলেকশ্যন কাম খান খতম নোহোৱাত লুকি লুকি ৱাৰ্ড আৰু এৰিয়াছ পৰা হাতী যাব বুলি জনাই দিছে। পুলিং দিন দি পাঁচটা মানুহক জমা কৰিয়া আৰু আলগ আলগ ৱাৰ্ডছ মাজেদি অহা যোৱা কৰিয়াটো মানা কৰি দিছে। পুলিং ষ্টেচন দি যাবলৈ ভোটাৰ্ছ অফিচিয়েলছ আৰু মেজিষ্ট্ৰেট খান ডিউটি দি থাকে। ছিকিউৰিটি আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ খানো ইটো মানা কৰি দিয়াৰ পৰা হাতী ৰাখিব। ডি চি বা খবৰদাৰ জনাই দিছে কি এইটো নামানিয়া খান লগতে নাগালেণ্ড মিউনিচিপেল এক্ট 2023 আৰু এপ্লিকেবল লছ নিচিদি কাৰা সাজা দিবলৈ আছে। ইণ্ডিয়া লগা 100 সীমনা আৰু আশপাশ থকা ডিষ্ট্ৰিক্টে প্ৰিভেণ্টিং এণ্ড কম্পেটিং চাইল্ড ট্ৰাফিকিং দি কেম্পেইন লগা ভাগ হিচাপ একদিন ৰাখিয়া চেন্সিটাইজেশ্যন ৱৰ্কশ্বপটো আজি থুৱেনচাং দি যোগা কৰিছে। ইভেণ্টে ৰিচৰ্চ পেচেণ্ট হিচাপে কথা কৰি কিনা এডভকেট গুৱাহাটী হাইকৰ্ট কহিমা বেঞ্চ টংপাং এল জামিৰা কৈছে হিউমেন ট্ৰাফিকিংটো হুদাই চাল 50 মিলিয়ন অপৰ মানুহখন লগতে দোপুঞ্জাই দি আছে। নাগালেণ্ডো ট্ৰান্সলেশ্যন পইণ্টে থাকি আছে যোন দি ট্ৰাফিক কিং হোৱাটো ইটো লগা ইণ্টাৰনেশ্যনেল সীমানাটো ম্যানমাৰ লগত থাকিয়া আৰু ষ্টেট সীমানা কাৰণ আছাম অৰুণাচল প্ৰদেশ আৰু মণিপুৰ লগত থাকিয়া কাৰণে আছে বুলি তাইবা কৈছে। হিউমেন ট্ৰাফিকিং মানে জবৰদস্তি য়ানে থকাই কিনা মানুহ উঠাই লৈ যোৱা লগা আচল ৰিজনটো পভাৰ্টি এমপ্লয়মেণ্ট নাথাকিয়া আৰু ভালৱালা জীৱন বিচাৰিয়াৰ কাৰণে হৈ আছে বুলি জামিবা কৈছে। আমিখন সমাজটি ডমেষ্টিক চাইল্ড এবিউজ থাকি আছে বুলি কৈ তাইবা মামলা দি জাননি উঠাই দি বুলি আৰু অলগ অলগ ফিচাৰ্ছ বাজাব গদম খান আৰু লিগেল প্ৰভিজনছ খান চাইল্ড ট্ৰাফিকিং লগত জড়িত থাকিয়া খান জনাই দিছে। ৱৰ্কশ্বপটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন থুৱেনচাংৰা নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অব চাইল্ড ৰাইটছ আৰু ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অব চাইল্ড ৰাইটছ পৰা যোগা কৰিছে। এইটোদি সমাজ লগা অলগ অলগ ছেকশ্যনটি পুলিচ চৰকাৰ অফিচিয়েলছ এন জি অ'ছ ট্ৰাইবেল লিডাৰ্ছ ষ্টুডেণ্টছ আৰু চাৰ্চ গ্ৰুপছ পৰা যোগ লৈছে। আৰু কিফৰিৰ পৰা ডিষ্ট্ৰিক্ট প্লানিং ডেভেলপমেণ্ট বৰ্ড লগা মান্থলি মিটিংটো এম এল এ চি কেপিলি চাংটম লগা চেয়াৰমেনশ্বিপ নিচিদি আজি ৰাখিছে। দুচৰাখন মাজতে পি এইচ ডি ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰপজেলছটো চি অ' চংদে ৰাস্তা এক্সটেনশ্যনটো এন এইচ 202 পৰা ডিষ্ট্ৰিক্ট হস্পিটেল কিফৰিটাক এডাপ্টেশ্যন অব স্কুলছ আৰু লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিমছ 2024-25 লগা এপ্ৰুভেল মিলাই কিনে কথা কৰিছে আৰু এইটো কাণ্ডৰ ফাইনেল এপ্ৰুভেল কাৰণে নিজৰ অথৰিটিছ লগতে পঠাই দিছে। একে সময়তে ডেপুটি কমিশনাৰ তেমসুৱাতী লংকমৰ পৰা বি চৰকাৰ অফিচ আৰু কোৱাৰ্টাৰ্ছ বনাবলৈ মাটি কিনিবলৈ প্ৰপজ কৰি দিছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। 18th লোকসভা লগা পহিলা ছেশ্যন দিয়ে নতুন ইলেক্ট হোৱা মেম্বাৰ্ছ কান সভাত লৈ কিনে শুরু কৰিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা কৈছে কি দেশ সেৱা কৰিবলৈ চৰকাৰ বা সদায় কাম কৰি কিনে চব লগা মঞ্চৰ বনাই দিবলৈ আছে। চেণ্টাৰ বা হুইট ষ্টক লিমিট লগাই দি কিনে ফুড ছিকিউৰিটি আৰু ডাম ডি ষ্টেবিলিটিটো মাৰ্চ 2025 তাক ৰাখি দিবলৈ আছে আৰু নীট ইউ জি পেপাৰ লীক কৰিছে কোৱা কেছ দি মহাৰাষ্ট্ৰ লগা লাথুৰ দি দুয়োটা টিচাৰ্ছ কান গ্ৰেপ্তাৰ কৰিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি কাণ চব কাৰণে ভাল ৰাতি হবি।